إذ يريكهم الله في منامك قليلا ولو أراكهم كثيرا لفشلتم ولتنازعتم في الأمر ولكن الله سلم إنه عليم بذات الصدور
আৰু স্মৰণ কৰা যেতিয়া আল্লাহে তোমাক সপোনত দেখুৱাইছিল যে সিহঁত সংখ্যা তাকৰ হ'ব যদি তোমাক সিহঁতৰ সংখ্যা বেছি দেখুৱালেহেঁতেন তেন্তে নিশ্চয় তোমালোকে সাহস হেৰুৱালেহেঁতেন আৰু যুদ্ধৰ বিষয়ে নিজৰ মাজতে বিৰোধ সৃষ্টি কৰিলেহেঁতেন কিন্তু আল্লাহে তোমালোকক ৰক্ষা কৰিছে নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেওঁই সবিশেষ অৱগত